قد أفلح المؤمنون
নিশ্চয় মুমিন সকল সফল হৈছে।
الذين هم في صلاتهم خاشعون
যি সকল নিজৰ সালাতৰ ক্ষেত্ৰত ভীতি অৱনত।
والذين هم عن اللغو معرضون
আৰু যি সকল অখাৰ কথা বতৰৰ পৰা বিমুখ।
والذين هم للزكاة فاعلون
আৰু যি সকল যাকাতৰ ক্ষেত্ৰত সক্ৰিয়।
والذين هم لفروجهم حافظون
আৰু যি সকল নিজৰ জননাংগসমূহৰ হিফাজতকাৰী।
إلا على أزواجهم أو ما ملكت أيمانهم فإنهم غير ملومين
কিন্তু তেওঁলোকৰ পত্নী অথবা অধিকাৰভুক্ত দাখিৰ বাহিৰে এনে ক্ষেত্ৰত তেওঁলোক নিন্দনীয় নহ'ব।
فمن ابتغى وراء ذلك فأولئك هم العادون
কিন্তু যিসকলে ইয়াৰ বাহিৰে আনক কামনা কৰে সিহঁতে হৈছে সীমা লংঘনকাৰী।
والذين هم لأماناتهم وعهدهم راعون
আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে।
والذين هم على صلواتهم يحافظون
আৰু যিসকলে নিজৰ সালাতত থাকে যত্নবান।
أولئك هم الوارثون
তেওঁলোকেই হ'ব উত্তৰাধিকাৰী।
الذين يرثون الفردوس هم فيها خالدون
তেওঁলোকে উত্তৰাধিকাৰী হ'ব ফিৰডাউছৰ য'ত তেওঁলোক স্থায়ী হ'ব।
ولقد خلقنا الإنسان من سلالة من طين
নিশ্চয় আমি মানুহক সৃষ্টি কৰিছো মাটিৰ উপাদানৰ পৰা।
ثم جعلناه نطفة في قرار مكين
তাৰপিছত আমি তাক স্থাপন কৰোঁ শুক্ৰবিন্দু ৰূপে এটা নিৰাপদ ভাণ্ডাৰত।
ثم خلقنا النطفة علقة فخلقنا العلقة مضغة فخلقنا المضغة عظاما فكسونا العظام لحما ثم أنشأناه خلقا آخر فتبارك الله احسن الخالقين
তাৰ পিছত আমি শুক্ৰবিন্দুক আলাকাত পৰিণত কৰো। পিছত আলাকাক পৰিণত কৰো মাংসপিণ্ডত। মাংসপিণ্ডক পৰিণত কৰো অস্থিত। তাৰ পিছত অস্থিক ঢাকি দিওঁ মাংসৰে। অৱশেষত আমি তাক গঢ়ি তোলো আন এটা সৃষ্টিৰূপে। এতেকে চোৱা সৰ্বোত্তম স্ৰষ্টা আল্লাহ কিমান বৰকতময়।
ثم إنكم بعد ذلك لميتون
ইয়াৰ পিছত নিশ্চয় তোমালোকে মৃত্যুবৰণ কৰিবা।
ثم إنكم يوم القيامة تبعثون
তাৰ পিছত কিয়ামতৰ দিনা তোমালোকক নিশ্চয় উত্থিত কৰা হ'ব।
ولقد خلقنا فوقكم سبع طرائق وما كنا عن الخلق غافلين
আৰু নিশ্চয় আমি তোমালোকৰ ওপৰত সৃষ্টি কৰিছো সাতখন আকাশ আৰু আমি সৃষ্টি সম্পৰ্কে কদাপি উদাসীন নহয়।
وأنزلنا من السماء ماء بقدر فأسكنناه في الأرض وإنا على ذهاب به لقادرون
আৰু আমি আকাশৰ পৰা পানী বৰষুণ কৰোঁ পৰিমিতভাৱে ফলত সেয়া আমি মাটিত সংৰক্ষিত কৰোঁ আৰু আমি তাক অপসাৰণ কৰিবলৈও সম্পূৰ্ণ সক্ষম।
فَأَنشَأْنَا لَكُمْ بِهِ جَنَّاتٍ مِّن نَّخِيلٍ وَأَعْنَابٍ لَّكُمْ فِيهَا فَوَاكِهُ كَثِيرَةٌ لكم فيها فواكه كثيرة ومنها تأكلون
يار পিছত আমি তার দ্বারা তোমালোকৰ বাবে খেজুৰ আৰু আঙ্গুৰৰ বাগান সৃষ্টি কৰো যত তোমালোকৰ বাবে থাকে প্ৰচুৰ ফল জীৱৰ তোমালোকে খোৱা
وشجرة تخرج من طور سيناء تنبت بالدهن وصبغ للآكلين
আৰু ইয়াৰ দ্বাৰাই সৃষ্টি কৰো এটা গছ যিটো উৎপন্ন হয় সিনাই পৰ্বতত যিটোৰ পৰা উৎপন্ন হয় আহাৰকাৰীসকলৰ বাবে তেল আৰু তৰকাৰী
وَإِنَّ لَكُمْ فِي الْأَنْعَامِ لَعِبْرَةً نُسْقِيكُمْ مِمَّا فِي بُطُونِهَا وَلَكُمْ فِيهَا مَنَافِعُ كَثِيرَةٌ وَمِنْهَا تَأْكُلُونَ
আৰু নিশ্চয় তোমালোকৰ বাবে ঘৰচীয়া জন্তুবোৰৰ মাজত আছে শিক্ষণীয় বিষয় সেইবোৰৰ পেটত যি আছে অৰ্থাৎ গাখীৰ তাৰ পৰা আমি তোমালোকক সেৱন কৰাওঁ আৰু তাত তোমালোকৰ বাবে আছে প্ৰচুৰ উপকাৰিতা সেইবোৰ জন্তুক তোমালোকে ভক্ষণো কৰা
ওয়ালাইহা ওয়ালাল ফুলকি তুহমালুন
লগতে এইবোৰ পখুৰ পিঠিত আৰু নৌজানত তোমালোকক আৰোহণ কৰোৱা হয়
ولقد أرسلنا نوحا إلى قومه فقال يا قوم اعبدوا الله ما لكم من إله غيره أفلا تتقون
نتشا আমি নুহক প্রেরণ করেছিল তেওঁর সম্প্রদায় অনুসারে তেওঁ কৈছিল হে মোৰ সম্প্রদায় তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই তথাপিও তোমালোকে তাকো অবলম্বন নকৰিবানে
فقال الملأ الذين كفروا من قومه ما هذا إلا بشر مثلكم يريد أن يتفضل عليكم يريد أن يتفضل عليكم ولو شاء الله لأنزل ملائكة ما سمعنا بهذا في آبائنا الأولين
তাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ নেতাশ্ৰেণী যিসকল লোকে কুফৰি কৰিছিল সিহঁতে কৈছিল এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ এওঁ কেৱল তোমালোকৰ ওপৰত শ্ৰেষ্ঠত্ব লাভ কৰিব বিচাৰিছে যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে ফিৰিস্তাকেই অৱতীৰ্ণ কৰিলেহেঁতেন আমি আমাৰ পূৰ্বপুৰুষসকলৰ ওচৰত এনেকুৱা কোনো ঘটনা কেতিয়াও শুনা নাই
إن هو إلا رجل به جنة فتربصوا به حتى حين
নিশ্চয় এওঁ হৈছে এজন বলিয়া গতিকে তোমালোকে এওঁৰ বিষয়ে কিছুদিন ধৈৰ্য ধাৰণ কৰা
قال رب انصرني بما كذبون
নুহে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি কৈছিল হে মোৰ প্ৰতিপালক মোক সহায় কৰা কাৰণ সিহঁতে মোক মিছলীয়া বুলি অস্বীকাৰ কৰিছে
فأوحينا إليه أن اصنع الفلك بأعيننا ووحينا فإذا جاء أمرنا وفارت النور فاسلك فيها من كل زوجين اثنين وأهلك إلا من سبق عليه القول منهم ولا تخاطبني في الذين ظلموا إنهم مغرقون
তাৰ পিছত আমি তেওঁৰ ওচৰলৈ ৱাহী প্ৰেৰণ কৰিছিলো তুমি আমাৰ চাক্ষুষ তত্বাৱধানত আৰু আমাৰ ৱাহী অনুযায়ী নৌজান নিৰ্মাণ কৰা ইয়াৰ পিছত যেতিয়া আমাৰ আদেশ আহিব আৰু চৌকাৰ পানী উথলি উঠিব তেতিয়া প্ৰত্যেক জীৱ জন্তুৰে একো একোযোৰকৈ লৈ নাৱত উঠিবা আৰু তোমাৰ পৰিয়ালবৰ্গকো লগত ল'বা কেৱল সেইসকল লোকৰ বাহিৰে যিসকলৰ বিৰুদ্ধে পূৰ্বেই সিদ্ধান্ত লোৱা হৈছে লগতে যিসকলে অন্যায় কৰিছে সিহঁতৰ বিষয়লৈ তুমি মোক সম্বোধন নকৰিবা নিশ্চয় সিহঁত ডুবি মৰিব
فإذا استويت أنت ومن معك على الفلك فقل الحمد لله الذي نجانا من القوم الظالمين.
এতেকে যেতিয়া তুমি আৰু তোমাৰ সঙ্গীসকল নৌজানৰ ওপৰত স্থিৰ হবা তেতিয়া কবা, সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে যিয়ে আমাক জালিম সম্প্ৰদায়ৰ পৰা উদ্ধাৰ কৰিছে।
وَقُلْ رَبِّ أَنزِلْنِي مُنزَلًا مُبَارَكًا وَأَنْتَ خَيْرُ الْمُنزِلِينَ.
তুমি আৰু কোৱা, হে মোৰ প্ৰতিপালক, মোক বৰকতময় অৱতৰণ স্থলত অৱতৰণ কৰোৱা, যিহেতু তুমিয়ে শ্ৰেষ্ঠ অৱতৰণকাৰী।
إن في ذلك لآيات وإن كنا لمبتلين.
নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন আৰু আমি সিহঁতক পৰীক্ষা কৰিছিলো।
ثم أنشأنا من بعدهم قرنا آخرين.
এতেকে আমি সিহঁতৰ পিছত আন এটা প্ৰজন্ম সৃষ্টি কৰিছিলো।
فأرسلنا فيهم رسولا منهم أن اعبدوا الله ما لكم من إله غيره أفلا تتقون.
ইয়াৰ পিছত আমি সিহঁতৰ মাজৰ পৰা এজনক ৰাসুল হিচাপে প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, তোমালোকে কেৱল আল্লাহৰে ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য উপাস্য নাই, তথাপিও তোমালোকে তাক অৱলম্বন নকৰিবানে?
وقال الملأ من قومه الذين كفروا وكذبوا بلقاء الآخرة وأترفناهم في الحياة الدنيا ما هذا إلا بشر مثلكم يأكل مما تأكلون منه ويشرب مما تشربون.
আৰু তেওঁৰ সম্প্ৰদায়ৰ নেতাসকলে যিসকলে কুফৰি কৰিছিল আৰু আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছিল আৰু যিসকলক আমি প্ৰদান কৰিছিলোঁ পাৰ্থিৱ জীৱনৰ প্ৰচুৰ ভোগ সম্ভাৰ, সিহঁতে কৈছিল, ইয়াত দেখোন তোমালোকৰ দৰে এজন মানুহ, তোমালোকে যি খোৱা তেওঁ তাকেই খায় আৰু তোমালোকে যি পান কৰা তেওঁ তাকেই পান কৰে।
ওয়ালাইন আতাতুম বাশারাম মিছলাকুম ইন্নাকুম ইযাল লাখাসিরুন।
যদি তোমালোকে তোমালোকৰ দৰে এজন মানুহৰ আনুগত্য কৰা তেন্তে নিশ্চয় তোমালোকে ক্ষতিগ্ৰস্ত হবা।
أيعدكم أنكم إذا متم وكنتم ترابا وعظاما أنكم مخرجون.
يعني তোমালোকক এই প্রতিশ্রুতি দিয়ে নেকি যে তোমালোকে যেতিয়া মৃত্যুবরণ করিবা আর তোমালোক মাটি আর অস্থিত পরিণত হবা আর তার পিছতো তোমালোকক আকৌ উত্থিত করা হব?
হৈহাত হৈহাত লিমা তুআদুন।
অসম্ভৱ, তোমালোকক যি বিষয়ে প্ৰতিশ্ৰুতি দিয়া হৈছে সেই অসম্ভৱ।
ইন হিয়া ইল্লা হায়াতুনা দুনিয়া নামুতু ওয়া নাহয়া ওয়া মা নাহনু বিমাবউসিন।
একমাত্র পার্থিব জীবনই হৈছে আমাৰ জীৱন, আমাৰ জীৱন মৰণ ইয়াতেই আৰু আমি কেতিয়াও পুনৰুত্থিত নহওঁ।
إن هو إلا رجل افترى على الله كذبا وما نحن له بمؤمنين.
ياو এনেকুৱা এজন ব্যক্তি যি আল্লাহ সম্পৰ্কে মিছা অপবাদ দি আছে, আমি তেওঁক কেতিয়াও বিশ্বাস নকৰো।
قال رب انصرني بما كذبون.
نوح আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি ক'লে, হে মোৰ প্ৰতিপালক, মোক সহায় কৰা, কাৰণ সিহঁতে মোক মিছলীয়া বুলি অস্বীকাৰ কৰিছে।
قال عما قليل ليصبحن نادمين.
আল্লাহে ক'লে, কিছু সময়ৰ মাজতেই সিহঁত নিশ্চিতৰূপে অনুতপ্ত হ'ব।
فأخذتهم الصيحة بالحق فجعلناهم غثاء فبعدا للقوم الظالمين.
তাৰপিছত এটা বিকট শব্দই সত্য ন্যায়ৰ সৈতে সিহঁতক আক্ৰান্ত কৰিলে, ফলত আমি সিহঁতক বতাহে উৰুৱাই নিয়া আৱৰ্জনাৰ দৰে কৰি দিলো। এতেকে জালিম সম্প্ৰদায়ৰ বাবে আছে কেৱল ধ্বংস। ইয়াৰ পিছত আমি আৰু বহুতো প্ৰজন্ম সৃষ্টি কৰিছিলো। কোনো জাতিয়ে সিহঁতৰ নিৰ্দিষ্ট সময়ক আগতীয়াকৈ আনিব নোৱাৰে আৰু পিছলৈও ঠেলি দিব নোৱাৰে।
ثُمَّ أَرْسَلْنَا رُسُلَنَا تَتْرَى كُلَّمَا جَاءَ أُمَّةً رَّسُولُهَا كَذَّبُوهُ فَأَتْبَعْنَا بَعْضَهُمْ بَعْضًا وَجَعَلْنَاهُمْ أَحَادِيثَ فَبُعْدًا لِّقَوْمٍ لَّا يُؤْمِنُونَ
يَا بِسَط আমি এজনৰ পিছত এজনকৈ আমাৰ ৰাসূলসকলক প্ৰেৰণ কৰিছিলোঁ। যেতিয়াই কোনো জাতিৰ ওচৰলৈ সিহঁতৰ ৰাসূল আহিছিল, তেতিয়াই সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল। ফলত আমি সিহঁতক এটাৰ পিছত এটাকৈ ধ্বংস কৰি কাহিনীত পৰিণত কৰিছিলোঁ। এতেকে যিসকলে ইমান পোষণ নকৰে সেইবোৰ সম্প্ৰদায়ৰ বাবে কেৱল ধ্বংসই ধ্বংস।
ثم أرسلنا موسى وأخاه هارون بآياتنا وسلطان مبين
তারপিছত আমি মুসা আৰু তেওঁৰ ভাতৃ হারুনক আমাৰ নিদৰ্শনাৱলী সহ লগতে সুস্পষ্ট প্রমাণ সহ প্রেরণ করিলো।
إلى فرعون وملئه فاستكبروا وكانوا قوما عالين
ফিৰাউন আৰু তাৰ পৰিষদবৰ্গৰ ওচৰলৈ, কিন্তু সিহঁতে অহংকাৰ কৰিলে আৰু সিহঁত আছিল উদ্ধত
সম্প্ৰদায়।
তাৰপিছত সিহঁতে ক'লে, আমি আমাৰ দৰে দুজন ব্যক্তিৰ প্ৰতি ইমান পোষণ কৰিম নেকি, অথচ তেওঁলোকৰ জাতিৰ মানুহবিলাক হৈছে আমাৰ দাস।
فَكَذَّبُوهُمَا فَكَانُوا مِنَ الْمُهْلَكِينَ
এতেকে সিহঁতে তেওঁলোক উভয়কে অস্বীকাৰ কৰিলে, ফলত সিহঁত ধ্বংসপ্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত হ'ল।
وَلَقَدْ آتَيْنَا مُوسَى الْكِتَابَ لَعَلَّهُمْ يَهْتَدُونَ
আৰু নিশ্চয় আমি মুছাক কিতাপ প্ৰদান কৰিছিলোঁ যাতে সিহঁতে হিদায়ত পাব পাৰে।
وَجَعَلْنَا ابْنَ مَرْيَمَ وَأُمَّهُ آيَةً وَآوَيْنَاهُمَا إِلَى رَبْوَةٍ ذَاتِ قَرَارٍ وَمَعِينٍ
লগতে আমি ইবনে মারিয়াম আৰু তেওঁৰ মাতৃক এটা নিদৰ্শন বনাইছিলো আৰু তেওঁলোকক আশ্ৰয় দিছিলো এটা অৱস্থানযোগ্য আৰু প্ৰসৰবন বিশিষ্ট উচ্চ ভূমিত।
يا ايها الرسل كلوا من الطيبات واعملوا صالحا اني بما تعملون عليم
হে রাসূল হকম, তোমালোকে পবিত্র বস্তুৰ পৰা খাদ্য গ্ৰহণ কৰা আৰু সৎকৰ্ম কৰা, নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আমি সবিশেষ অৱগত।
وان هذه امتكم امه واحده وانا ربكم فاتقون
আর তোমালোকৰ এই উম্মত কেৱল এটাই উম্মত আৰু ময়ে তোমালোকৰ প্ৰতিপালক, গতিকে কেৱল মোৰেই তাকৱা অৱলম্বন কৰা।
فتقطعوا امرهم بينهم زبرا كل حزب بما لديهم فرحون
পিছতহে মানুহে সিহঁতৰ নিজৰ মাজত সিহঁতৰ এই দিনক বহুদা বিভক্ত কৰিছে, প্ৰত্যেক দলেই সিহঁতৰ ওচৰত যি আছে সেইটো লৈহে আনন্দিত।
فذرهم في غمرتهم حتى حين
এতেকে কিছু সময়ৰ বাবে সিহঁতক সিহঁতৰ বিভ্ৰান্তিৰ মাজত এৰি দিয়া।
أيحسبون أنما نمدهم به من مال وبنين
সিহঁতে ভাবে নেকি যে আমি সিহঁতক যি ধন সম্পদ আৰু সন্তান সন্ততিৰ দ্বাৰা সহযোগিতা কৰিছো তাৰ মাধ্যমত
نسارع لهم في الخيرات بل لا يشعرون
আমি সিহঁতৰ বাবে সকলো মংগল ত্বৰান্বিত কৰিম, নহয় বৰং সিহঁতে উপলব্ধি কৰিব পৰা নাই।
إِنَّ الَّذِينَ هُمْ مِنْ خَشْيَةِ رَبِّهِمْ مُشْفِقُونَ
নিশ্চয় যে সকলে নিষ্পতি পালকৰ ভয়ত ভীত সন্ত্ৰস্ত
والذين هم بآيات ربهم يؤمنون
আৰু যে সকলে নিষ্পতি পালকৰ নিদৰ্শনসমূহৰ প্ৰতি বিশ্বাস পোষণ কৰে
والذين هم بربهم لا يشركون
আৰু যে সকলে নিষ্পতি পালকৰ লগত শিৰিক নকৰে
والذين يؤتون ما آتوا وقلوبهم وجلة أنهم إلى ربهم راجعون
আরজি সকলে দান করিবলগিয়া বস্তু ভিতকম্পিত হৃদয়ত দান করে এই কারণে যে তেওঁলোকে নিজ প্রতিপালকৰ ওচৰলৈ প্ৰত্যাবৰ্তন কৰিব লাগিব
أولئك يسارعون في الخيرات وهم لها سابقون
তেওঁলোকে কল্যাণ সাধনত খৰ ধৰ কৰে আৰু এই ক্ষেত্ৰত তেওঁলোক অগ্ৰগামী হয়
ولا نكلف نفسا إلا وسعها ولدينا كتاب ينطق بالحق وهم لا يظلمون
আৰু আমি কাকো তাৰ সাধ্যাত্মিক দায়িত্বৰ বোজা অৰ্পণ নকৰোঁ আমাৰ ওচৰত আছে এখন কিতাপ যিখনে সত্য ব্যক্ত কৰে আৰু সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নহ'ব
বল কুলুবুহুম ফি গমৰাতিম মিন হাযা ওয়া লাহুম আ'মালুম মিন দুনি যালিকা হুম লাহা আমিলুন
বৰং এই বিষয়ে সিহঁতৰ অন্তৰ অজ্ঞানতাত আচ্ছন্ন ইয়াৰ বাহিৰেও সিহঁতৰ আৰু কৰ্ম আছে যিবোৰ সিহঁতে কৰি আছে অৱশেষত যেতিয়া আমি সিহঁতৰ মাজৰ বিলাসী ব্যক্তিসকলক শাস্তি দিওঁ তেতিয়াহে সিহঁতে আৰ্তনাদ কৰি উঠে
لا تجأروا اليوم إنكم منا لا تنصرون
كيوتا كوا هبا أزي أرقنات نقري با نتشاي تمالك عمار فالور پرا كونو خخاي نبابا
قد كانت آياتي تتلى عليكم فكنتم على أعقابكم تنكصون
نتشاي مور آيات همو تمالك ورخان مخد تلاوت کرا هيسي كنت تمالك اولوتي فيس فاله گسي گسيلا
مستكبرين به سامرا تهجرون
দাম্ভিকতাৰে এই বিষয়ত অৰ্থহীন গল্প গুজব কৰি তোমালোকে ৰাতি অতিবাহিত কৰিছিলা
আফালাম ইয়াদাব্বাৰু আল-ক্বাউল আম জাআহুম মা লাম ইয়াতি আবাআহুমুল আউৱালিন
এতেকে সিহঁতে এই বাণী সম্পৰ্কে চিন্তা গৱেষণা কৰা নাইনে নে এই কাৰণে যে সিহঁতৰ ওচৰলৈ এনেকুৱা বস্তু আহিছে যিটো সিহঁতৰ পূৰ্বপুৰুষসকলৰ ওচৰলৈ অহা নাছিল
আম লাম ইয়াৰিফু ৰাসূলহুম ফাহুম লাহু মুনকিৰুন
অথবা সিহঁতে নিজ ৰাসূলক চিনিব পৰা নাই বুলি অস্বীকাৰ কৰিছে নেকি
আম ইয়াকুলুনা বিহি জিন্না বাল জাআহুম বিল হাক্কি ওয়া আকছারুহুম লিল হাক্কি কারিহুন
নাইবা সিহঁতে এইটো কয় নেকি যে এওঁ হৈছে উন্মাদনাগ্ৰস্ত নহয় বৰং তেওঁ সিহঁতৰ ওচৰলৈ সত্য লৈ আহিছে আৰু সিহঁতৰ অধিকাংশই সত্যক অপচন্দ
কৰে بل أتيناهم بذكرهم فهم عن ذكرهم معرضون
আৰু সত্য যদি সিহঁতৰ কামনা বাসনৰ অনুগামী হলহেঁতেন তেন্তে আকাশসমূহ পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু বিশৃংখল হৈ পৰিলহেঁতেন বৰং আমি সিহঁতৰ ওচৰত লৈ আহিছোঁ সিহঁতৰ সন্মান সম্বলিত জিকৰ অৰ্থাৎ কোৰআন কিন্তু সিহঁতে সিহঁতৰ এই উপদেশবাণীৰ পৰা মুখ ঘূৰাই লয়
أم تسألهم خرجا فخراج ربك خير وهو خير الرازقين
أتبا تمي خيات رسالت كنو پوٹی دان بسرانكي جاني چوا تمار پوٹی پالوكار پوتی داني سرشتا أنا تمائي سرشتا زبكا داتا
وإنك لتدعوهم إلى صراط مستقيم
আর নিশ্চয় তুমি সিহঁতক সৰল পথৰ পিনে আহ্বান কৰি আছা
وَإِنَّ الَّذِينَ لَا يُؤْمِنُونَ بِالْآخِرَةِ عَنِ الصِّرَاطِ لَنَاكِبُونَ
নিশ্চয় যিসকলে আখিৰাতৰ প্ৰতি ইমান পোষণ নকৰে সিহঁতে হৈছে সৰল পথৰ পৰা বিচ্যুত
وَلَوْ رَحِمْنَاهُمْ وَكَشَفْنَا مَا بِهِمْ مِنْ ضُرٍّ لَلَجُّوا فِي طُغْيَانِهِمْ يَعْمَهُونَ
আৰু যদি আমি সিহঁতৰ প্ৰতি দয়া কৰোঁ আৰু সিহঁতৰ দুখদণ্ড দূৰ কৰি দিওঁ তথাপিও সিহঁতৰ অবাধ্যতাত বিভ্ৰান্তৰ দ্বাৰা ঘূৰি থাকিব
وَلَقَدْ أَخَذْنَاهُمْ بِالْعَذَابِ فَمَا اسْتَكَانُوا لِرَبِّهِمْ وَمَا يَتَضَرَّعُونَ
নিশ্চয় আমি সিহঁতক শাস্তিৰ পৰা সতৰ্ক কৰিছোঁ তথাপিও সিহঁতে নিজ প্ৰতিপালকৰ প্ৰতি অৱনত নহ'ল আৰু বিনীত হৈ প্ৰাৰ্থনাও নকৰিলে
حتى إذا فتحنا عليهم بابا ذا عذاب شديد إذا هم فيه مبلسون
অবশেষ যেতে আমি সিহঁতৰ ওপৰত কঠিন শাস্তিৰ দুৱাৰ খুলি দিলো তেতিয়াই সিহঁতে হতাশ হৈ পৰিল
وهو الذي أنشأ لكم السمع والأبصار والأفئدة قليلا ما تشكرون
تمام تمام لكم بابا كان سكو أرو أنتكرون سيستي قريسي كنت تمام لكم كوبي كوم كي تغطى بكاح كرا
وهو الذي ذرأكم في الأرض وإليه تحشرون
তেওঁই তোমালোকক পৃথিৱীত বিস্তৃত কৰিছে আৰু তোমালোকক তেওঁৰ ওচৰতে সমবেত কৰা হ'ব
ওয়াহুৱাল লাযী ইউহী ওয়া ইউমীতু ওয়া লাহু ইখতিলাফুল লাইলি ওয়ান নাহার আফালা তাআকিলুন
তেওঁই জীৱনদান কৰে আৰু তেওঁই মৃত্যু ঘটায় তেওঁৰ অধিকাৰতে ৰাতি আৰু দিনৰ পৰিৱৰ্তন হয় তথাপিও তোমালোকে বুজি নোপোৱানে
بل قالوا مثل ما قال الاولون
برخياتو সেই কথাকেই কয় জি কথা খিয়তৰ পূৰ্ববৰ্তী সকলে কৈছিল
قالوا اذا متنا وكنا ترابا وعظاما انا لمبعوثون
খিয়তে কয় যেতিয়া আমি মৃত্যুবরণ কৰিম আৰু আমি মাটি তথা অস্থিত পৰিণত হম তাৰ পিছতো আমি পুনৰুত্থিত হম নে
লাকাদ উইদনা নাহনু ওয়া আবাউনা হাযা মিন ক্বাবলু ইন হাযা ইল্লা আসাতীরুল আউৱালিন
নিশ্চয় আমাক আৰু ইতিপূৰ্বে আমাৰ পূৰ্বপুৰুষসকলকো এনে ধৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল ইয়াৰ পূৰ্ববৰ্তীসকলৰ উপকথাৰ বাহিৰা আন একো নহয়
قُلْ لِمَنِ الْأَرْضُ وَمَنْ فِيهَا إِن كُنْتُمْ تَعْلَمُونَ
কোৱা পৃথিৱী আৰু ইয়াত যি আছে সেই সকলোবোৰৰ অধিকাৰ কাৰ যদি তোমালোকে জানা তেন্তে কোৱাচোন
سَيَقُولُونَ لِلَّهِ قُلْ أَفَلَا تَذَكَّرُونَ
সিহঁতে তৎক্ষণাত কব আল্লাহৰ কোৱা তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে
قُلْ مَنْ رَبُّ السَّمَاوَاتِ السَّبْعِ وَرَبُّ الْعَرْشِ الْعَظِيمِ
কোৱা সপ্ত আকাশ আৰু মহাৰসৰ প্ৰতিপালক কোন
سَيَقُولُونَ لِلَّهِ قُلْ أَفَلَا تَتَّقُونَ
শীঘ্ৰেই সিহঁতে কব আল্লাহ কোৱা তথাপিও তোমালোকে তাক অৱলম্বন নকৰিবানে
قُلْ مَنْ بِيَدِهِ مَلَكُوتُ كُلِّ شَيْءٍ وَهُوَ يُجِيرُ وَلَا يُجَارُ عَلَيْهِ إِن kuntum ta'lamun.
Kua kar hatot sokolo bostur kortitto jijone ashroy dan kore othos teor bipokke kuno ekako ashroy dibo noare jodi tomalke jana tente kuasun.
سيقولون لله قل فأنا تسحرون.
أسرعي خيانت كبا الله كوا تنت كور برا تمالك جادو قرستو هيسا.
بل أتيناهم بالحق وإنهم لكاذبون.
برون عمي خيانت رسول الله خدتو آنسو نتشي خيانت مسوليا.
ما اتخذ الله من ولد وما كان معه من إله إذا لذهب كل إله بما خلق ولعلى بعضهم على بعض سبحان الله عما يصفون.
الله يكون خنطان برهن قراني আর তেওঁৰ লগত আন কোনো উপাস্য নাই, যদি থাকিলহেঁতেন তেন্তে প্ৰত্যেক উপাস্যই নিজ নিজ সৃষ্টিক লৈ পৃথক হৈ গ'লহেঁতেন আৰু এজনে আনজনৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰিলেহেঁতেন। সিহঁতে আল্লাহৰ প্ৰতি যিবোৰ আৰোপ কৰে সেইবোৰৰ পৰা তেওঁ অতি পবিত্ৰ, অতি মহান। গোপন আৰু প্ৰকাশ্য সকলো বিষয়ে তেওঁ জ্ঞাত, এতেকে সিহঁতে যি অংশীদাৰ স্থাপন কৰে তাৰ পৰা তেওঁ বহু উৰ্ধত।
কুল ৰব্বি ইম্মা তুৰিয়ান্নী মা ইউআদুন।
কোৱা হে মোৰ প্ৰতিপালক, যি বিষয়ে সিহঁতক প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে তুমি যদি সেয়া মোক মোৰ জীৱনকালতে দেখুৱাব বিচৰা।
رب فلا تجعلني في القوم الظالمين.
تناول خيمر بوتي بالو تومي موك ظالم সম্প্রদায়ৰ অন্তৰ্ভুক্ত নকৰিবা।
وإنا على أن نريك ما نعدهم لقادرون.
আৰু আমি সিহঁতক যি বিষয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছো নিশ্চয় সেয়া আমি তোমাক দেখুৱাবলৈ সক্ষম।
ادفع بالتي هي احسن السيئه نحن اعلم بما يصفون.
তুমি সৎকর্মৰ দ্বাৰা অসৎকর্মক প্ৰতিহত কৰা, কিয়তে আমাৰ প্ৰতি যি আৰোপ কৰে সেই সম্পৰ্কে আমি সবিশেষ অৱগত।
وقل رب اعوذ بك من همزات الشياطين.
আৰু কোৱা হে মোৰ প্ৰতিপালক, মই শয়তানৰ প্ৰৰোচনাৰ পৰা তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰো।
ওয়া আউযু বিকা ৰব্বি আন ইয়াহদুৰুন।
লগতে কোৱা হে মোৰ প্ৰতিপালক, মোৰ ওচৰত শয়তানবোৰৰ উপস্থিতিৰ পৰা মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰো।
হাত্তা ইযা জাআ আহাদুহুমুল মাউতু ক্বালা রাব্বি ইরজিউন।
অবশেষত যেতিয়া সিহঁতৰ কাৰোবাৰ ওচৰলৈ মৃত্যু আহে তেতিয়া সি কয় হে মোৰ প্ৰতিপালক, মোক আকৌ পৃথিৱীলৈ উভতাই দিয়া।
লাআল্লি আমালু ছালিহান ফিমা তাৰাক্ত কাল্লা ইন্নাহা কালিমাতুন হুৱা ক্বাইলুহা ওয়া মিন ওয়ারাইহিম বারযাখুন ইলা ইয়াউমি ইউবা'থুন।
যাতে মই সৎকর্ম কৰিব পাৰো যিটো মই আগতে কৰা নাছিলো, নহয় এইটো কেতিয়াও নহ'ব। সি যি কৈছে নিশ্চয় সেইটো হৈছে এটা বাক্য মাত্ৰ। পুনৰুত্থানৰ দিৱসলৈকে সিহঁতৰ সন্মুখত থাকিব বাৰযাখ।
فَإِذَا نُفِخَ فِي الصُّورِ فَلَا أَنْسَابَ بَيْنَهُمْ يَوْمَئِذٍ وَلَا يَتَسَاءَلُونَ।
এতেকে যিদিনা খিঙাত ফু দিয়া হ'ব সেইদিনা পৰস্পৰৰ মাজত আত্মীয়তাৰ কোনো বন্ধন নাথাকিব আৰু কোনোৱে কাৰো খা খবৰ নল'ব।
فَمَنْ ثَقُلَتْ مَوَازِينُهُ فَأُولَئِكَ هُمُ الْمُفْلِحُونَ
এতেকে যিসকলৰ তলাচনী গধুৰ হ'ব তেওঁলোকেই হ'ব সফল কাম।
وَمَنْ خَفَّتْ مَوَازِينُهُ فَأُولَئِكَ الَّذِينَ خَسِرُوا أَنفُسَهُمْ فِي جَهَنَّمَ خَالِدُونَ
আৰু যিসকলৰ তলাচনী পাতল হ'ব সিহঁতে সেইসকল লোক যিসকলে নিজৰে ক্ষতি কৰিছে সিহঁত জাহান্নামত স্থায়ী হ'ব।
تلفح وجوههم النار وهم فيها كالحون
জুয়ে খিয়াতৰ মুখমণ্ডল দগ্ধ কৰিব আৰু খিয়াতে তাত থাকিব বিভৎস চেহেৰা লৈ।
ألم تكن آياتي تتلى عليكم فكنتم بها تكذبون
তোমালোকৰ ওচৰত মোৰ আয়াতসমূহ তিলাৱত কৰা হোৱা নাছিল নে অথচ তোমালোকে সেইবোৰক অস্বীকাৰ
কৰিছিলা।
সিহঁতে ক'ব হে আমাৰ প্ৰতিপালক দুৰ্ভাগ্যই আমাক পৰাজয় কৰিছিল আৰু আমি আছিলোঁ এটা পথভ্ৰষ্ট সম্প্ৰদায়।
ربنا اخرجنا منها فان عدنا فاننا ظالمون
হে আমাৰ প্ৰতিপালক এই অগ্নিৰ পৰা আমাক মুক্ত কৰা ইয়াৰ পিছতো যদি আমি পুনৰ কুফৰি কৰো তেন্তে আমি নিশ্চয় জালিম হম।
قال اخسأوا فيها ولا تكلمون
আল্লাহে ক'ব তোমালোকে নিকৃষ্ট অবস্থাত ইয়াতেই থাকা আৰু মোৰ লগত কোনো কথা নকবা।
ইন্নাহু কানা ফারীকুম মিন ইবাদি ইয়াকুলুনা রাব্বানা আমান্না ফাগফির লানা ওয়ারহামনা ওয়া আনতা খায়রুর রাহিমিন
মোৰ বান্দাসকলৰ মাজৰ এনেকুৱা এটা দল আছিল যিসকলে কৈছিল হে আমাৰ প্ৰতিপালক আমি ইমান আনিছো এতেকে তুমি আমাক ক্ষমা কৰা আৰু আমাৰ প্ৰতি দয়া কৰা আৰু তুমি সৰ্বশ্ৰেষ্ঠ
দয়ালু।
কিন্তু তোমালোকে তেওঁলোকক লৈ ইমান ঠাট্টা বিদ্ৰুপ কৰিছিলা যে সেই ঠাট্টা বিদ্ৰুপে তোমালোকক মোৰ স্মৰণ পাহৰাই দিছিল। তোমালোকে তেওঁলোকৰ বিষয়ে কেৱল উপহাসহে কৰিছিলা।
ইন্নি জাযাইতুহুমুল ইয়াউমা বিমা সাবারু আন্নাহুম হুমুল ফাইজুন
নিশ্চয় আমি তেওঁলোকৰ ধৈৰ্যৰ কাৰণে আজি আমি তেওঁলোকক পুৰস্কৃত কৰিলো নিশ্চয় তেওঁলোকেই হৈছে সাফল্যমণ্ডিত।
ক্বালা কাম লাবিথতুম ফিল আরদি আদাদ সিনিন
আল্লাহে ক'ব তোমালোকে পৃথিৱীত কিমান বছৰ অৱস্থান কৰিছিলা।
ক্বালু লাবিথনা ইয়াউমান আও বা'দ ইয়াউমিন ফাসআলিল
সিহঁতে ক'ব আমি অৱস্থান কৰিছিলোঁ এদিন অথবা দিনৰ কিছু অংশহে এতেকে তুমি গণনাকাৰীসকলক সুধি চোৱা।
ক'লা ইল্লা বিস্তুম ইল্লা কলিলান লাউ আন্নাকুম কুনতুম তা'লামুন
তেওঁ ক'ব তোমালোকে অতি কম সময়হে অৱস্থান কৰিছিলা যদি তোমালোকে নিশ্চিতভাৱে জানিব পাৰিলাহেঁতেন।
أَفَحَسِبْتُمْ أَنَّمَا خَلَقْنَاكُمْ عَبَثًا وَأَنَّكُمْ إِلَيْنَا لَا تُرْجَعُونَ
তোমালোকে ভাবিছিলা নেকি যে আমি তোমালোকক অনর্থক সৃষ্টি কৰিছো আৰু তোমালোকক আমাৰ ওচৰলৈকে উভতাই অনা নহব।
فتعالى الله الملك الحق لا إله إلا هو رب العرش الكريم.
এতেকে আল্লাহ মহিমাময় প্রকৃত মালিক, তেওঁর বাহিরে আন কোন সত্য উপাস্য নাই, তেওঁই সম্মানিত আরশের অধিপতি.
وَمَن يَدْعُ مَعَ اللَّهِ إِلَٰهًا آخَرَ لَا بُرْهَانَ لَهُ بِهِ فَإِنَّمَا حِسَابُهُ عِندَ رَبِّهِ إِنَّهُ لَا يُفْلِحُ الْكَافِرُونَ.
আর যে আল্লাহর লগত অন্য কোন উপাস্যকে আহ্বান করে অথচ সেই বিষয়ে তার ওচৰত কোনো প্রমাণ নাই, তার হিসাব নিকাশ কেবল তার প্রতিপালকের ওচরতে আছে, নিশ্চয় কাফির সকল সফল হব নোৱাৰিব.
ওয়াকুর রাব্বিগফির ওয়ারহাম ওয়া আনতা খায়রুর রাহিমিন.
আর কোয়া, হে মোর প্রতিপালক, ক্ষমা করা আর দয়া করা, আর তুমিই সর্বশ্রেষ্ঠ দয়ালু.